Good evening. Itu Akashwani Kohima, Sam Laga Khobor Puriase, Ketukho Meren. Poila Headlines. Prime Minister Narendra Modi Kushie, PM Gati Shakti National Master Plan Laga Initiative Pora, Revolutionizing India Infrastructure Kye Botli Kuridishie. Union Minister of Tribal Affairs Joel Oram Nagaland Te Punchishie Tindin Visit Karone. Chief Minister Nipurio Logo, Alag Alag Developmental Kam Upor Kotha Kushie. Association of Minority Tribes of Nagaland to Kushie ki Taikan Rin Implementation ke support kure. Aru, Assam Rifles to National Integration to Students Aru Teachers Karane Jorkar Kushie. Itya Pura Khobor. Prime Minister Narendra Modi to PM Gati Shakti National Master Plan 3 Sal Khotom Hwa Opor Kushi Kuidishi. Itu Laga Opor Kotha Kura Same Tai Kushi Ki Itu Initiative Para Revolutionizing India Infrastructure to Budli Kuridishi. Ekta Social Media Poste Shri Modi Kushi Gati Shakti Para Multimodal Connectivity Driving Faster Aru Sector Fini Unity Anyate Uthai Dishi. Tai Pura Kushi Alak Alak Stakeholders Khan Milai Dia Tu Logistic Te Boost Kurise Delay Reduce Kurikena Aru Manu Bishi Karne Nutun Hobidatu Banai Dishi. Prime Minister Kushi Gati Shakti Tu Visit Bharat Laga Vision Pabole Fini Bishi Modot Diase Aru Itupora Progress Entrepreneurship Aru Innovation Te Mon Uthai Diase. Union Minister of Tribal Affairs Joel Oram Ajipora Luina Tindin Nagaland Te Visit Kuriase. Tai Punchia Same Union Minister to Chief Minister Nipurio Ke Matishe Tai Laga Private Residence Sovimate. Nagaland Laga Manu Behalf Pora Shri Rio to Tai Laga Visit Karne Aru Pradesh Te Tai Laga Nacharya Laga Modot Dia Karne Kushi Kuidishe. Tai Pora Union Minister Ke Pradesh Te Thaka Same Bhal Thaki Bole Kuishe. Union Minister Durga Mandir Dimapur Te Jaishe Aru Durga Ma Ke Darshan Dishe. Akashwani News Kohima Logo Kotha Kura Same Shri Oram to Chief Minister Ryu Logo Lok Kuri Bole Kuishe. Tai Pora Kuishe Ki Tai Jun Pradesh Te Alak Alak Unity Panabole Laga Kam Upor Kotha Kuishe Tai Aru El Lavia Model Residential School Laga Fund Utilization Upor Bhi Kuishe.
आज मैंने नागालैंड प्रदेश का दौरा में आया हूं. मैंने चीफ मिनिस्टर रियो के साथ बातचीत किया और यहां का जो ट्राइबल डेवलपमेंट के बारे में बातचीत किया. कल जॉनी वोटो जाऊंगा जिसमें कुछ डेवलपमेंट प्रोग्राम को देखना है, फिर आपको सुनाना है. यहां एकलव्य मॉडल रेसिडेंशियल स्कूल और जो नेशनल एसटी फाइनेंस कॉर्पोरेशन में दिया हुआ पैसा उसका यूटिलाइजेशन से लेके बाकी प्रोग्राम का फंड्स का यूटिलाइजेशन के बारे में भी डिस्कशन हुआ.
इतु पिछोते Tai Marwari Samaj Logo Ekta Meeting Rakhishe. Shri Oram Kali Zeneboto Visit Kuribo. Itu Same District Administration Aru Alak Alak Departmental Officers Logo Ekta Meeting Rakhibo. District Alak Alak Central Sarkar Scheme Implement Kura Upor Review Kuribole. Tai Pura District Site Visit Kuribo. Tate Local Leaders Aru Organization Logo Kotha Kuribo. Tin Din Laga Last Din De Shri Oram To Dimapur Indisin Bosti Laga Notun Community Hall Laga Inauguration Program Te Attend Kuribo. Itu Pichote Dimapur DC Conference Hall Pura Ekta State Level Review Meeting Aru Ekta Press Meet Bi Rakhibo. Association of Minority Tribes of Nagaland Ke Represent Kurikena President Kuki Inpi Nagaland L. Singsit Kuishe Ki Taikan To State Sarkar Pura Register of Indigenous Inhabitants of Nagaland RIN Implement Kura To Support Kure. Juntu Nagaland Cabinet Pura 20th September 2024 RIN Implement Kuribole Approve Kuridishe. Tai Kuishe Taikan Duita District Aru State Level Consultation Pura Bi RIN To Support Ase. Shri Singsit Tu Aru Kuishe Ki Taikan To Nagaland Logo Bishi Internalize Hoi Jeshe Aru Taikan Bi Naga Freedom Bisarya Lagate Bhag Ase.
We are no way against RIN as such. As a matter of fact, RIN is not coming out in one day. It is not even a decision of one cabinet. You all know, RIN was voted long back in the sense, 5-6 years back. So there have been lots of deliberations, consultations at the government level, calling all the tribal halls also in Kohima several times. There was state level RIN coordination committees also, district level RIN coordination committees also. So we have been participating in all of these processes.
Free Singsit to Kushe, Taikan B, Pradesh Laga Nagrik Ese, Aru Sarkar B, Ki Kobo Taikan Manibo, Aru Taikan Ke, Nagaland Laga Alak Tribe Nishina, Treat Kuribi Kushe. Assam Rifles Pura, National Integration Tour, 20টা ষ্টুডেণ্ট আৰু 4টা টিচাৰ্ছ খান কাৰণে মেলোৰিফেক ডিষ্ট্ৰিক্টে জৰকাৰ কৰিছে। ইটো টুৰ হ'লে বেংগালুৰু, বালগাম আৰু দিল্লী শ্বেহৰ খান মিলাই কিনে আছে আৰু আজি কহিমাতে কেঙুৰছে হল পৰা এটা ফ্লেগ চেৰেমনি লৈ না শেষ কৰি দিছে। ইটি চেৰেমনিতে মেজৰ জেনেৰেল মনীষ কুমাৰ, এছ এম ইনস্পেক্টৰ জেনেৰেল অফ আছাম ৰাইফলছ নৰ্থ পৰা পাৰ্টিচিপেণ্টছ খানকে ভাদাই দিছে আৰু যাত্ৰা কৰা লগা জৰুৰীটো কৈছে ইণ্ডিয়া কালচাৰেল ডাইভাৰ্চিটিটো জানিবলৈ।
Now you will be our ambassadors to tell others, to tell your elders, to tell your peers, to tell your younger ones to go out and explore the world, to see what Nagaland is overall part of, so that you pass it on to those and they pass it on to you, because you are the nation builders, you are the tomorrow's engineers, doctors, sportsmen, film personalities, musicians, artists, you all are those. The nation is going to be defined by you tomorrow. And therefore, the more you understand about what you are going to represent tomorrow, you have to understand that you will be representing your state, Nagaland, you will be representing your country, India. You have to know it, not just going out of Nagaland, you have to go within Nagaland also.
ইটো ইভেণ্টে টুৰ লগা খাটা ফিল্ম মমেণ্ট প্ৰেজেণ্টেশ্যন আৰু এক্সপিৰিয়েঞ্চ শ্বেয়াৰিং লগা ছেশ্যন বি থাকিছে। ইটো ইভেণ্টে টুৰ লগা মঞ্জিলটো কৈছে যোনটো নাগালেণ্ড লগা ৰেমট এৰিয়া ষ্টুডেণ্টছ খান লগা ভাৱনাটো ভৰাই দিবলৈ ইণ্ডিয়া লগা ডুন হিষ্ট্ৰী আৰু মডাৰ্ণ এডভান্সমেণ্ট খানকে দেখাই কিনা ষ্টুডেণ্টছ খানকে ইম্পৰ্টেণ্ট জেগা খান দেখাই দিছে। মিলিটেৰী মেমৰিয়েল, ট্ৰেইনিং চেণ্টাৰ আৰু কালচাৰেল ছাইটছতে তাতে পৰা দেশ লগা হেৰিটেজ আৰু ইণ্ডিয়ান আৰ্মি অপাৰেশ্যন খান জানিবলৈ পাৰিছে। আপনি খান আকাশবাণী কহিমাপুৰা দিয়া খবৰ শুনি আছে। তাজা খবৰ জলদি পাব কাৰণে আমি খান লগা এক্স হেণ্ডেলছ এ আই আৰ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমাতে ফলো কৰিবি। আপনি খান পৰা ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাপুৰা শুনিবলৈ পাৰিব। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছটো চব চেণ্ট্ৰেল ডিপাৰ্টমেণ্ট আৰু এডমিনিষ্ট্ৰেশ্যন ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজ খানকে ইউনাইটেড নেশ্যনছ ফ্লেগ টু খাৰা কৰিবলৈ কৈছে নেশ্যনেল ট্ৰাই কালাৰ মিলাই কিনা। দেশ লগা চব ইম্পৰ্টেণ্ট বিল্ডিংছ লগা ওপৰতে যোনটো ইটো মহিনা 24th ইউনাইটেড নেশ্যনছ ডে কে মানিবলৈ মিনিষ্ট্ৰীৰ পৰা ডাইৰেক্টিভতে কৈছে ইউনাইটেড নেশ্যনছ ফ্লেগ টু দেশ লগা ৰাষ্ট্ৰপতি ভৱন, ভাইচ প্ৰেচিডেণ্ট লগা ঘৰ, পাৰ্লিয়ামেণ্ট হাউচ, সুপ্ৰিম কোৰ্ট বিল্ডিং, ৰাজভৱনছ, ৰাজনিৱাস আৰু লেজিছলেটিভ কাউন্সিল লগা বিল্ডিং, লেজিছলেটিভ এছেম্বলিছ আৰু হাইকোৰ্টছতে নাৰাখিব কৈছে। ইণ্টাৰনেশ্যনেল ডে ফৰ ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যনটো আজি মানি আছে। ইটো দিন লগা হাইলাইটছটো হ'লে দুনিয়াতে ডিজাষ্টাৰ ৰিস্ক কম কৰিবলৈ এডুকেশ্যনটো বেছি লাগি আছে। ইটো চাল লগা থিমটো এম্পাৱাৰিং দ্য নেক্সট জেনেৰেশ্যন ফৰ এ ৰেজিলিয়েণ্ট ফিউচাৰ। ইটো চামে ইউ এন ছেক্ৰেটেৰী জেনেৰেল এণ্টনিঅ গুটেৰেছ পৰা কথা কৈছে আৰু তাইৰ পৰা গ্ল'বেল একশ্যন কে বাচ্চা খান ৰক্ষা কৰিবলৈ অনুৰোধ কৰিছে। কিলে মানে তাইখন ক্লাইমেট ড্ৰিভেন ডিজাষ্টাৰ্ছতে বেছি অসুৰক্ষিত হয়। শ্ৰী গুথৰেছ পৰা ইউনিভাৰ্চেল এৰ্লি ৱাৰ্নিং ছিষ্টেম ডিজাষ্টাৰ ৰেজিলিয়েণ্ট স্কুল কৰিবলৈ মাতিছে আৰু জৱান মানুহ খানকে মিলাই কিনে ৰেজিলিয়েণ্টটো বনাবলৈ লাগে কৈছে। চুমুকী ডিমা মেন টীমটো আল্টিমেট টেবল টেনিছ 27th ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু ষ্টেট টেবল টেনিছ চেম্পিয়নশ্বিপ 2024 চেম্পিয়নটো পাইছে। ইটো চামে কহিমা ৱমেন টীমটো চাম্পিয়ন ট্ৰফিটো পাইছে যোনটো তাইখন লগা থাৰ্ড কনজিকিউটিভ আছে আৰু ইটো খেলটো ইটো মইনা 11 পৰা কহিমা ইণ্ডাৰ টেবল টেনিছ ষ্টেডিয়ামতে শেষ কৰিছে। ক্লজিং চেৰেমনিতে স্পেচিয়েল গেষ্ট কৰি কিনে কথা কৈছে ডাক্তৰ আছালে খিজিয়ে, ডিপুটি ডাইৰেক্টৰ ভেটেনেৰী এণ্ড এনিমেল হাজবেণ্ডৰী। তাইৰ পৰা পাৰ্টিচিপেণ্টছ খানকে কমিটেড, ডেডিকেটেড আৰু তাইখন জুনিয়া লগা স্পৰ্টছতে পংচুৱেল হবি আৰু চবচে ভালটো বিচাৰি যাবি। ডাক্তৰ খিজিয়েটো নাগালেণ্ডতে 30 টেবল টেনিছ কোচ নাথাকিয়া ওপৰ মনদুখটো কৈছে আৰু কৈছে তাইক মইখান লগা ওচৰ ষ্টেজতে এছ'চিয়েশ্যন পৰা মানুহ আনি কিনা জৱান টেলেণ্টছ খানকে স্পৰ্টছতে কোচিংটো কৰি আছে। মিলাই কিনা চেম্পিয়নশ্বিপতে 12 ডিষ্ট্ৰিক্ট পৰা ভাগ লৈছে আৰু তাতে 130 এথলেটছ খান আহি কিনা টাইটল কাৰণে খেলিছে। খবৰ শেষতে দুবাৰ হেডলাইনছ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কৈছে পি এম ঘাটি শক্তি নেশ্যনেল মাষ্টাৰ প্লেন লগা ইনিচিয়েটিভ পৰা ৰেভলিউচনাইজিং ইণ্ডিয়া ইনফ্ৰাষ্ট্ৰাকচাৰকে বদলি কৰি দিছে। ইউনিয়ন মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ জোৱাল ওৰাম নাগালেণ্ডে পঞ্চিছে 3 ভিজিট কাৰণে চিফ মিনিষ্টাৰ নিফিৰিঅ'ৰ লগত আলাগ আলাগ ডেভেলপমেণ্টেল কাম ওপৰ কথা কৈছে। এছ'চিয়েশ্যন অফ মাইনৰিটি ট্ৰাইবছ অফ নাগালেণ্ডটো কৈছে কি তাইখন ঋণ ইমপ্লিমেণ্টেশ্যনকে ছাপৰ্ট কৰে আৰু আছাম ৰাইফলছটো নেশ্যনেল ইণ্টিগ্ৰেশ্যন টু ষ্টুডেণ্টছ আৰু টিচাৰ্ছ খান কাৰণে জৰকাৰ কৰিছে। আজি ৰাতি লগা নাগামিজ খবৰ ইমানতে শেষ হ'ব। আপুনি খান চবকে ভাল ৰাতি হবি।